এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ চুইপ কাৰ্যসূচী আৰু ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কোটাৰ প্ৰকাশ। অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। CPI-এ আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৰে। সমষ্টিটোৰ বাবে CPI-ৰ মদন বৰুৱাই মনোনয়ন দাখিল কৰিছিল। বিয়লি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰি দলটোৱে শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈলৈ সমৰ্থন আগবঢ়াব বুলি স্পষ্ট কৰিছে। বজালী জিলাৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া মুঠ 5 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাত আজি 4 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা আটাইকেইগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। সমষ্টিটোত মুঠ 17 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত ঠিং বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এতিয়ালৈকে প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পৰীক্ষা কৰাৰ অন্তত 799 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছিল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰ্থেবাৰীত NDA-ৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ লগতে আজি বজালীত অগপৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত মঙলদৈত বিজেপিৰ বিজয় সংকল্প সভাত ভাগ লৈছে। তামোলপুৰ বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি নেতৃতাধীন NDA মিত্ৰজোঁটৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি NDA-ৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে বৰ্তমান সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে বুলি সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ লগতে পৰহিলৈ দৰঙাজুলিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰচাৰ সভাত অংশ ল'ব বুলি জানিবলৈ দিয়ে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা। ৰঙিয়াৰ পালাৰাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি প্ৰচাৰ চলাইছে। ধেমাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে এটা ৰোড শ্বত অংশ লৈছে। উল্লেখযোগ্য যে বিজেপি, অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40 জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 28 আৰু 29 মাৰ্চত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাব। 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকী তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি উৎসাহিত কৰি তোলাৰ উদ্দেশ্যে এই শুভংকৰ মুকলি কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। মৰিগাঁও জিলাত শেহতীয়াকৈ অমূল্য শীৰ্ষক শুভংকৰ আৰু আমাৰ ভোট অমূল্য ভোট শীৰ্ষক প্ৰচাৰ বাক্য, প্ৰতীকচিহ্ন আৰু শীৰ্ষ গীত উন্মোচন কৰা হয়। তদুপৰি চুইপ কোষৰ উদ্যোগত নিৰ্বাচনী গীত মুকলি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত মুকাভিনয়ৰ পথ প্ৰদৰ্শকস্বৰূপ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মইনুল হকৰ মুকাভিনয়েৰে জিলাখনত ভোটদাতাসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে কাইলৈ বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। নগাঁও জিলাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসনে ব্যতিক্ৰমী পদক্ষেপ লৈছে। নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সৌজন্যত এই পদক্ষেপ লোৱা হৈছে। মাজুলী জিলা প্ৰশাসনে ভোটাৰ সজাগতাৰ উদ্দেশ্যে পৰিভ্ৰমী পক্ষী দেওৰাজ হাঁহক শুভংকৰ হিচাপে বাছনি কৰিছে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত চুইপ কাৰ্যসূচীৰ অধীনত আয়োজিত অনুষ্ঠানত নিৰ্বাচনী সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আকৰ্ষণীয় ছেলফি পইণ্ট আৰু পেলনীয়া সামগ্ৰীৰ সৃজনীমূলক পুনৰ ব্যৱহাৰৰ এখন প্ৰদৰ্শনী মুকলি কৰা হৈছে।
তাৰে আমাৰ যিটো মাস্কট ৰাজহাঁহ দেওৰাজ হাঁহ যিটো সেইটো এটা আমাৰ আজি উদ্বোধন হ'ল ইয়াতে আৰু সমগ্ৰ মাজুলীতে কেম্পেইন চলিব আৰু আমি নতুন যিখিনি ভোটাৰ 18+ নতুনকৈ অন্তৰ্ভুক্ত হৈছে এবাৰ তেওঁলোকক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে ভোটটো দিয়ে আৰু গণতন্ত্ৰ যাতে সুৰক্ষিত কৰে।
আসন্ন নির্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। ইয়াৰ লগতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিয়োগ কৰা নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাত আজি অভিযান চলাই 168,000 টকা আৰু অবৈধ সুৰা জব্দ কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত 9টাকৈ ফ্লাইং স্কোৱাড, নিৰীক্ষণকাৰী দল আৰু ভিডিঅ' নিৰীক্ষণকাৰী দল নিয়োজিত কৰা হৈছে। এই অভিযানসমূহত নিৰ্বাচনী বিধি উলংঘাৰ সৈতে জড়িত কেইবাটাও ঘটনা ধৰা পেলোৱা হয়। বঙাইগাঁও জিলাত আজি নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে মাইক্ৰ অবজাৰভাৰসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। এই বৈঠকত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক পি স্বৰূপ আৰু জিলা আয়ুক্ত দিবাকৰ নাথে অংশগ্ৰহণ কৰে। বৈঠকত অবজাৰভাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাৰ খোৱাং, ডিব্ৰুগড় আৰু চাবুৱা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ব্যয় পৰ্যবেক্ষক আদৰ্শ তিৱাৰীয়ে সমষ্টি পৰিদৰ্শন কৰে। তেওঁ লগতে নিৰ্বাচনী কাম কাজসমূহৰো বুজ লয়। কামৰূপ মহানগৰ জিলাত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। হেঙেৰাবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন জৰুৰী সংবাদমেলত আয়ুক্তগৰাকীয়ে ভৱিষ্যতেও জিলাখনত পেট্ৰল আৰু ডিজেলৰ নাটনিৰ আশংকা নাই বুলি মন্তব্য কৰিছে। শ্ৰীপালে কয় যে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ গুৱাহাটীৰ বেটকুচি টাৰ্মিনেলত 45 লাখ লিটাৰ পেট্ৰল আৰু 65 লাখ লিটাৰ ডিজেল মজুত আছে। একেদৰে এইচ পি চি এলৰ টাৰ্মিনেলতো 4 লাখ লিটাৰ পেট্ৰল আৰু 18 লাখ লিটাৰ ডিজেল মজুত আছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি বি পি চি এলৰ নুমলীগড়ৰ টাৰ্মিনেলত 25 লাখ লিটাৰ পেট্ৰল আৰু 1.5 কোটিৰো অধিক লিটাৰ ডিজেল মজুত আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই টাৰ্মিনেলসমূহৰ পৰা তেল ডিপোসমূহলৈ নিয়মীয়াকৈ পেট্ৰল আৰু ডিজেল যোগান ধৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জনসাধাৰণক অযথা ভীতিগ্ৰস্ত নহবলৈ আহান জনায়।
ৰিপৰ্ট যেটো পাৰো ফিল্ড ফাংচনেৰীৰ পৰা আৰু মই পাৰ্চনেলি ভিজিট কৰিও যেটো চালো, এইটো হয় কি কোনো পেট্ৰল পাম্পত পেট্ৰল বা ডিজেলৰ কোনো ধৰণৰ শৰ্টেজ নাই। সাফিচিয়েণ্ট কোৱান্টিটি of stock of both petrol and diesel are available in Kamrup metro district kintu ami juakailio dekhilu juakale rati moi personally dekhilu ajio guwahatir bahut petrol pumpot ami dekhi asu ki manuhor line hoise gari bahut bari ase tar mane etu eta indication etu ki manuhor panic buying hoy ase prothomot moi ensure korisu ki kuno dhoronor শর্টেজ কামরূপ মেট্রো জিলাখনত বা গুৱাহাটি সিটিত এতিয়া নাই আৰু আমি আহিবলগীয়া নিয়াৰ ফিউচাৰত দেখাও নাই।
ইপিনে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি ইতিমধ্যে মুখ্য সচিব ডঃ ৰবি কোটাই সামাজিক মাধ্যমযোগে সদৰি কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 4টা শোধনাগাৰ ক্ৰমে নুমলীগড়, নুনমাটি, ডিগবৈ আৰু বঙাইগাঁৱত স্থানীয় চাহিদাতকৈ যথেষ্ট বেছি ইন্ধন উৎপাদন হয়। শোধনাগাৰসমূহৰ পৰা খুচুৰা বিপণীসমূহলৈ ইন্ধনৰ সৰবৰাহকে ধৰি যোগান শৃংখলাত কোনোধৰণৰ বাধা সৃষ্টি হোৱা নাই বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক ভীতিগ্ৰস্ত হৈ অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ ফলত স্বাভাৱিকতকৈ চাহিদা বৃদ্ধি পোৱাৰ বাবে একাংশ বিপণীত কৃত্ৰিম আৰু অস্থায়ী নাটনিৰ সৃষ্টি হ'ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে। কাছাৰ আৰক্ষীয়ে আজি শিলচৰত অভিযান চলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন নাইজেৰিয়াৰ নাগৰিকসহ 5 জন লোকক গ্ৰেপ্তাৰ কৰে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত পালে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নাইজেৰিয়াৰ লোকজনে খনিৱালা অঞ্চলৰ এটা দম্পতী, মিজোৰামৰ এগৰাকী মহিলাসহ এজন স্থানীয় অটো চালকৰ সৈতে যাত্ৰা কৰিছিল। প্ৰাথমিক জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰে। নাইজেৰিয়াৰ নাগৰিকজনৰ ওচৰত ভাৰতত প্ৰৱেশৰ কোনো বৈধ নথিপত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আটাইকেইজন লোককে সম্প্ৰতি জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চোৰাংচোৱা সংস্থাই জেৰা অব্যাহত ৰাখিছে। অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। গল্প, উপন্যাস, প্ৰবন্ধ, জীৱনী, সাধুকথা, ইতিহাস অধ্যয়ন, কবিতা, নাটক, গীত ৰচনাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই যোৱা বেজবৰুৱাই ভিন্ন ৰুচিৰ লেখাৰে সাহিত্য ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ গৈছে। কৃপাপৰ বৰুৱা ছদ্মনামত কৃপাবৰী ৰচনা সাহিত্য সৃষ্টি কৰি কেৱল সাহিত্যলৈ অৱদান আগবঢ়োৱাই নহয় সমাজ সংস্কাৰৰ ক্ষেত্ৰতো তেওঁ অৰিহণা আগবঢ়াই গৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীৱতৰ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ স্বীপ কাৰ্যসূচী আৰু ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কোটাৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।